দ্বিতীয় চমুৱেল চাৰি অধ্যায়। ইছবোশেতক বধ কৰা আৰু তাৰ বাবে পোৱা দণ্ড। যেতিয়া চৌলৰ পুত্ৰ ইছবোশেতে অবনেৰৰ মৃত্যু হিবোনত হোৱা কথাষাৰ শুনিলে, তেওঁ হাত দুৰ্বল হ'ল আৰু আটাই ইজৰাইল চিন্তিত হ'ল। চৌলৰ পুত্ৰ দুজন সৈন্যবৰ্গৰ দলপতি আছিল, এজনৰ নাম বানা আৰু আনজনৰ নাম ৰেখব। তেওঁলোক বিঞ্জামিন বংশৰ বেৰুতীয়া ৰিম্মুনৰ পুত্ৰ, কিয়নো বেৰুতা বিঞ্জামিনৰ আধিপত্যৰ মাজৰো এজন বুলি গণিত হৈছিল। আৰু বেৰুতীয়াসকল গিটিয়মলৈ পলাই গৈ সেই ঠাইতে আজিলৈকে প্ৰবাস কৰি আছে। চৌলৰ পুত্ৰ জোনাথনৰ দুয়োখন ভৰি খুৰা হোৱাৰ এজন পুত্ৰ আছিল। জিজিয়েলৰ পৰা যেতিয়া চৌল আৰু জোনাথনৰ মৃত্যুৰ সম্বাদ আহিছিল, তেতিয়া ল'ৰাজনৰ 5 বছৰ বয়স আছিল। সেই ল'ৰাজনৰ শুশ্ৰূষাকাৰিণীয়ে তাক লৈ পলাই গৈছিল, কিন্তু শুশ্ৰূষাকাৰিণীয়ে বেগেৰে পলাই যাওঁতে জোনাথনৰ পুত্ৰ পৰি আঘাত পোৱাত খুৰা হৈছিল। তাৰ নাম মফিবোশেত আছিল। পাছত বেৰুতীয়া ৰিম্মুনৰ সেই দুজন পুত্ৰ ৰেখব আৰু বানাই দিনৰ টান ৰ'দৰ কালত যাত্ৰা কৰি ইছবোশেতৰ ঘৰ পালেগৈ। তেতিয়া দুপৰ বেলা সময় যেতিয়া তেওঁ জিৰণি লৈ আছিল, তাতে ঘেঁহুধান চালি থকা সময়ত দুৱাৰৰ ৰখীয়া হৈ থকা এগৰাকী মহিলাই টোপনি যোৱাত ৰেখব আৰু বানাই নীৰৱে তাই কাষেৰে পাৰ হৈ গ'ল। তাতে তেওঁ হোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে। পাছত তেওঁ মূৰ কাটি সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে ইছবোশেতৰ মূৰটো হিব্ৰুনত থকা দাউদৰ ওচৰলৈ নি ৰজাক ক'লে, চাওক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ইছবোশেতৰ মূৰ এয়া। যিহুৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে। কিন্তু দাউদে বেৰুতীয়া ৰিম্মুনৰ পুতেক ৰেখব আৰু তাৰ ককায়েক বানাক এই উত্তৰ দি ক'লে, যিজন সৰ্বশক্তিমান ঈশ্বৰে সকলো সংকটৰ পৰা মোৰ প্ৰাণ উদ্ধাৰ কৰিলে, সেই জিহুৱাৰ জীৱনৰ শপত। যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, চাওক, চৌল মৰিল, তেতিয়া মই তেওঁক ধৰি ছিগলগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁ পুৰস্কাৰ আছিল। পাছত দুষ্টবোৰে এজন নিৰ্দোষী লোকক তেওঁ ঘৰৰ ভিতৰত সোমাই তেওঁ খাটৰ শুই থাকোঁতেই তেওঁক যদি বধ কৰে, তেনেহ'লে তোমালোকৰ হাতৰ পৰা তেওঁ ৰক্তপাতৰ প্ৰতিশোধ তাতকৈ অধিক নলমনে, আৰু তোমালোকক পৃথিৱীৰ পৰা উচ্ছন্ন নকৰিমনে? তেতিয়া দাউদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত ভৰি কাটি পেলালে, আৰু হিব্ৰুনৰ পুখুৰী পাৰত তেওঁলোকৰ হৰ আঁৰি থলে। কিন্তু তেওঁলোকে ইছবোশেতৰ মূৰটো লৈ হিব্ৰুনত থকা অবনেৰৰ মৈদামতে মৈদাম দিলে।